এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। মাঘ বিহু উপলক্ষে গোলাঘাট জিলা আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে প্ৰীতি সন্মিলনৰ আয়োজন কৰে। গোলাঘাট সংৰক্ষিত আৰক্ষী ছাউনীত অনুষ্ঠিত এই সন্মিলনত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, আয়ুক্ত পুলক মহন্তৰ লগতে প্ৰায় 300 অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। মাজুলী জিলাত আজি পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে ভোগালী বিহু পালন কৰা হৈছে। পুৱাৰ ভাগত বৰগায়নৰ হৰি ধ্বনিৰে মেজিত অগ্নি সংযোগ কৰি সকলোৱে জনসাধাৰণৰ কুশলাৰ্থে প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত নাম কীৰ্তন, গুৰুসেৱা, ভকতসেৱা, নামসেৱা আদি অনুষ্ঠিত কৰা হয়। তিনিচুকীয়া জিলাতো ভোগালী বিহু উপলক্ষে উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘ বিহুৰ দিনা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীৰ্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্মনিৰ্ভৰ কৃষিৰ জৰিয়তে কৃষিখণ্ডৰ বজাৰত প্ৰভাৱ পেলাবলৈ সাজু হৈ উঠা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত যুৱ কৃষকসকলে জৈৱিক পদ্ধতিৰে 700 হেক্টৰতকৈও অধিক চাপৰিৰ মাটিত বিভিন্ন শস্য উৎপাদন কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ গৰলত স্থানীয় লোকে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গাড়ীগাঁৱৰ নামঘৰত সেৱা লৈ স্থানীয় লোকৰ সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে গাঁওখনৰ বানপানীৰ সমস্যা সমাধান, ৰাজহুৱা শ্মশান নিৰ্মাণ, খেলপথাৰৰ সুবিধা আদিকে ধৰি অন্যান্য প্ৰয়োজনসমূহ একাদিক্ৰমে পূৰণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শদিলাপুৰত দেৱকান্ত সমূহীয়া প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেও আৰু ডিজিটেল উপমন্ত্ৰী উইছন উগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপমন্ত্ৰী উইছন উগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্ৰযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফটৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্ৰজায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপমন্ত্ৰী খাইৰুল ফিৰদৌছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপমন্ত্ৰী লিউ চিন টঙক সাক্ষাৎ কৰি অসমত ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায় সমৰ্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে 3-দিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই আজি ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণন, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডঃ এছ লক্ষ্মণন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ডঃ অৰবিন্দকে ধৰি আন কেইবাগৰাকীও ব্যক্তিয়ে সংগ দিয়ে। অসম চৰকাৰে 2006 পূৰ্বে স্থাপন হোৱা কিন্তু প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বহিৰ্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপসমিতি গঠন কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আশংকাসমূহ দূৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব। সমিতিয়ে লগতে প্ৰশাসনীয় ক্ষেত্ৰত পৰিৱৰ্তন আৰু সংশোধনীৰ বাবেও প্ৰয়োজনীয় পৰামৰ্শ দিব। সমিতিখনে 15 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিব। একেদৰে ৰাজ্যৰ আশাকৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা আৰু পাৰিশ্ৰমিক সন্দৰ্ভত ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ এখন উপসমিতি গঠন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে এই সমিতিখন গঠন কৰিছে। খো খো বিশ্বকাপত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি সন্ধিয়া ভাৰতৰ মহিলা দলে নিজৰ প্ৰথমখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেটা ষ্টেডিয়ামতে আন এখন খেলত ভাৰতৰ পুৰুষ দলে আজি নিশা 8:15 ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি প্ৰথমখন খেলত নেপালৰ বিৰুদ্ধে বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45